37 নম্বৰ ফটোক উপাসনাৰ কাৰণে জমা হোৱা। ঈশ্বৰকে উপাসনা কৰিবগৈ সবৈ বিচাৰিছে গেলে সকলবিলাক গোট হ'ব লাগে। আমি ঈশ্বৰৰ কথা শিকিব লাগে, গান গাবগৈ আৰু প্ৰাৰ্থনা কৰিবগৈ। আমি ঈশ্বৰৰ কামনাৰ কাৰণে দান দিব লাগিব। ঈশ্বৰে আমাকে যীশুলৈ মৰাৰা মনত ফেলাবগে কৈছে। ইদানে আমি বিশ্বাসীগিলাকে দেখিছে একেলগে পিঠে খাইছে আৰু পাণ কৰিছে। পিঠেৰে আমাকে যীশুলৈ শৰীৰৰ বিষয়ে মনত ফেলে দে যাগে ক্ৰুচলৈ উফনি আমাৰ কাৰণে ভাঙা হৈছে। পাণ কৰা জাগাৰা আমাকে মনত ফেলে দে ওলা ৰক্তৰগে যে আমাৰ কাৰণে উদ্ধাৰ কৰিবগে বাহে দিছে।